আচ্ছা, আৰু আকৌ আমি ধন্যবাদ দিও প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা পিতৃ, তোমাৰ বাক্যৰ কাৰণে আমি তোমাক ধন্যবাদ দিওঁ। প্ৰভু, এই পবিত্ৰ কিতাপ, এই পবিত্ৰ বাইবেল আমাৰ জীৱনৰ প্ৰদীপ, আমাৰ জীৱনৰ পোহৰ, আৰু আমাক স্পষ্টকৈ সহায় কৰিব পাৰিব, পথ দেখুৱাব পাৰে। সেইকাৰণে প্ৰভু, আজি ৰাতি আৰু এই বিষয়ে তোমাৰ বাক্যত মই অনুৰোধ কৰোঁ যাতে মোৰ সব শিক্ষা শুদ্ধ হ'ব, যাতে প্ৰত্যেকজন তোমাৰ বাক্য বুজিব পাৰিব আৰু খুব গভীৰ ভিতৰত গ্ৰহণ কৰিব পাৰে। প্ৰভু, এই বিষয় স্বৰ্গ মই ধন্যবাদ দিওঁ এই শিকাৰ বাবে। আৰু মই জানো যে আচলতে মই ভালকৈ প্ৰচাৰ কৰিব নোৱাৰোঁ, বিশেষকৈ যীশুখ্ৰীষ্টৰ ওপৰত, তেওঁৰ ভিতৰত সব মহিমা আছে। তেন্তেহ'লে মই কেনেকৈ তেওঁৰ মহিমা, তেওঁৰ ধাৰ্মিকতা প্ৰকাশ কৰিব পাৰোঁ মোৰ প্ৰচাৰৰ ভিতৰত? অকল তোমাৰ সহায়ৰ ভিতৰত, তোমাৰ সহায়েদি এইটো হৈ যাব। সেইকাৰণে মই প্ৰাৰ্থনা কৰোঁ। আৰু প্ৰভু, যিজনেই তোমাক আগতে গ্ৰহণ কৰিছিলে, তোমাৰ প্ৰিয় মানুহবিলাক, তোমাৰ বিশ্বাসীবিলাক, সিহঁতক উৎসাহ দিয়া, আৰু যাৰ মাজত তোমাৰ উদ্ধাৰ এতিয়ালৈকে নাই আৰু নাথাকে, সিহঁতক পথ দেখুৱা, যাতে সিহঁতেও তোমাৰ পুত্ৰৰ পিছে পিছে যাব পাৰিব আৰু এদিন তোমাক সম্পূৰ্ণৰূপে দেখিব পাৰিব, চাব পাৰিব। মই প্ৰাৰ্থনা কৰোঁ যীশুখ্ৰীষ্টৰ নামত, আমেন। ঠিক আছে, তো আজি ৰাতি বাইবেলৰ ভিতৰত আমাৰ অংশ হ'ব যাত্ৰাপুস্তক, যাত্ৰাপুস্তক 13 অধ্যায়, এইটো বাইবেলৰ মাজত 2 নম্বৰ হয়। আন এটা বাইবেল আছে তেওঁলোকৰ বাবে? আপোনালোকেও পঢ়িব পাৰিলে যাত্ৰাপুস্তক 13 অধ্যায়, যাত্ৰাপুস্তক 13 অধ্যায় আৰু 5 নম্বৰ পদ, তো আমি পঢ়ো, তাৰপিছত বিৱৰি কৈছোঁ এই বিষয়লৈ। 5 নম্বৰ পদ লিখা আছে, আৰু কনানিয়া, হিতিয়া, ইমুৰিয়া, হিবিয়া আৰু জিবুচিয়া লোকবিলাকৰ যি দেশ তোমালোকক দিবলৈ যিহোবাই তোমালোকৰ ওপৰ পিতৃবিলাকৰ আগত শপত খাইছিল, সেই গাখীৰ মৌ জল বৈ থকা দেশত যেতিয়া তেওঁ তোমালোকক সোমোৱাব, তেতিয়াও তোমালোকে এই মাহতে এই সেৱাৰ কাৰ্য কৰিবা, আমেন। আজি ৰাতি এই পদৰ ভিতৰত এইটো লিখা আছে, নতুন এটা দেশ লয়। এই দেশ কিছু কিছু জাতি থাকে, লিখা আছে কনন্যা জাতি, হিতিয়া জাতি, ইমুৰিয়া, হিবিয়া, জিবুচিয়া, এই মানে কেইটামান জাতি আছিল ইজৰাইল ইজৰাইল দেশত ইজৰাইল দেশ স্থাপন হোৱাৰ আগতে আচলতে এই সব জাতি তাতে থাকিছিলে কিন্তু এই দেশ এইটো এটা উপহাৰ হিচাপে পুৰস্কাৰ হিচাপে হ'ব ইজৰাইল জাতিৰ বাবে তো আগতে মই কি শিকাই দিলোঁ মই শিকাই দিছিলোঁ বাইবেলৰ দুটা অংশ আছে দুটা ভাগ আছে নতুন নিয়ম আৰু পুৰণি নিয়ম নতুন নিয়মত সব কাহিনী আছে যীশুখ্ৰীষ্ট আৰু তেওঁৰ জীৱন তেওঁৰ কাৰ্য কিন্তু পুৰণি নিয়ম এইটো ভাৱবাদীৰ কথা নবীৰ কথা আগতে যি যি কথা যি যি প্ৰতিজ্ঞা আছিলে যীশুখ্ৰীষ্টৰ ওপৰত যে এদিন যীশুখ্ৰীষ্ট আহিব এদিন আমাৰ উদ্ধাৰকৰ্তা এই জগতলৈ আহিব এইটো সব লিখা আছিলে আৰু এইটো খুব পবিত্ৰ এইটো খুব গুৰুত্বপূৰ্ণ কাৰণ যীশুখ্ৰীষ্ট এই জগতৰ উদ্ধাৰকৰ্তা আমি সকলো পাপী আৰু অকল তেওঁ আমাক উদ্ধাৰ কৰিব পাৰিব মুক্তি কৰিব পাৰিব তো কিন্তু কেনেকৈ হ'ব তো যেতিয়া নতুন নিয়ম আমি পঢ়োঁ এইটো খুব স্পষ্ট কেনেকৈ হয় যীশুখ্ৰীষ্ট তেওঁৰ জীৱন তেওঁৰ ক্ৰুচ তেওঁৰ বলিদান তেওঁৰ পুনৰুত্থান কবৰস্থানৰ পৰা মৈদামৰ পৰা কিন্তু আনকি পুৰণি নিয়মত কিছু কিছু কাহিনী আছে আৰু কেইটামান ঘটনা ঘটিলে যে আচলতে আমাক মানে স্পষ্টকৈ এই একই বিষয় শিকাব পাৰিব তো দুই সপ্তাহৰ আগতে মই শিকাই দিলোঁ মুচি মুচিৰ সময়ত মুচি খ্ৰীষ্টানৰ বাবে আৰু মুছলমানৰ বাবে খুব জনজাত এজন ব্যক্তি মুচি কিন্তু তেওঁৰ কালত কি ঘটিলে প্ৰথমতে আমি চালোঁ মুচিৰ সময়ত সব ইজৰাইল জাতি যিহুদী মানে যিহুদী জাতি বন্দী অৱস্থাত আছিলে মিছৰ দেশ ইজিপ্ত দেশ এই দেশত খুব মানে ভোগ পাইছে খুব কষ্টেৰে জীৱন যাপন কৰিছিলে আৰু আচলতে সিহঁতৰ ওপৰত খুব মানে নিষ্ঠুৰ কিছুমান শাসনকৰ্তা আছিল ৰজা আছিল খুব মানে বেয়া ব্যৱহাৰ খুব বেয়া মানে কাম খুব মানে বেয়াকৈ সিহঁতৰ প্ৰতি ব্যৱহাৰ কৰিছিলে কিন্তু ঈশ্বৰে কি মানে কি কৰিলে যিহোবা ঈশ্বৰ এটা কথা দিলে এটা প্ৰতিজ্ঞা আৰু শপত কালে যে এদিন এই বেয়া দেশৰ পৰা মই তোমালোকক উদ্ধাৰ কৰিম আৰু নতুন দেশলৈ আমি যাম এইটো তেওঁৰ আচলতে এইটোৰ অৰ্থ হৈছে ঠিক আমাৰ কালত আমাৰ ওপৰত বেয়া ৰজা নাই কিন্তু আমাৰ ওপৰত ছয়তান মানে চেষ্টা কৰি আছে ৰজাৰ নিচিনা আমাক মানে আমাৰ জীৱন লেতেৰা কৰি তুলিব আৰু আমাৰ জীৱন নষ্ট কৰিবলৈ ধ্বংস কৰিবলৈ যাতে আমি বেছি পাপ কৰোঁ আৰু অন্তিমত নৰকলৈ যাওঁ এইটো ছয়তানৰ ইচ্ছা ছয়তান ঠিক ফাৰৱানৰ নিচিনা সিহঁতৰ ৰজা আৰু মুচি বুজাইছে যীশুখ্ৰীষ্ট মুচি এজন মানে সাধাৰণ মানুহ আছিল কিন্তু বুজাইছে সিহঁতৰ নেতা সিহঁতৰ উদ্ধাৰকৰ্তা তো কিন্তু এই মানে যোৱা সপ্তাহ এক সপ্তাহৰ আগতে মই শিকাই দিলোঁ নিষ্ঠাৰ পৰ্বৰ ওপৰত নিষ্ঠাৰ পৰ্ব মানে যেতিয়া সিহঁতৰ শেষ ৰাতি হ'ল শেষ ৰাতি আহিলে এই বেয়া দেশত পিছৰ দিন ঈশ্বৰে সিহঁতক লৈ যাব কেনেকৈ হ'ব কেনেকৈ ঈশ্বৰে সিহঁতক মুক্তি কৰিব আমি চালোঁ ঈশ্বৰে এনে আচৰিত এটা ঘটনা মানে কৰিছিলে সব প্ৰথম জন্মবোৰক মাৰি পেলালে সব ঘৰত সব জাগাত প্ৰথম ল'ৰা মাৰিব এইটো মানে মৰা হ'ব এইটো ঈশ্বৰৰ ইচ্ছা আছিল ঈশ্বৰৰ শাস্তি আছিল যাতে এই বেয়া ৰজা সিহঁতক মানে ওলাই দিব মুক্তি কৰিব আৰু এইটো বুজাইছে আমাৰ পৰিত্ৰাণ আমাৰ উদ্ধাৰ আমি সকলো মানে পাপৰ মাজত থাকি আছোঁ জীবন যাপন করে আছো বন্দীর দরে, আর যীশু খ্রিস্ট আমাক রক্ষা করিব। সিহতর গড়ের উপর কি রাখিছিলে? তেজ, এই পোয়ালির তেজ, ভেড়ার পোয়ালির তেজ দরজার উপর মানে থই দিলে। আর ঈশ্বরে প্রতিজ্ঞা করিলে, যেতিয়া হে তেজ মই দেখি, মই তোমালোকক এড়ি থই যাম, তোমালোকক নিরাপদ থাকিব, তোমালোকর ঘরত এই প্রথম জন্মবুরক মানে মৃত্যু নহব। তো এইদরে এনেকৈ ঈশ্বরে সিহতক রক্ষা করিলে, উদ্ধার করিলে। কিন্তু এই নতুন দেশ মুসির সময়ত, এই নতুন দেশ মূল মূল বিষয় কনান, কননিয়া দেশ। পাঁচ পদত লিখা আছে কনানিয়া, হিতিয়া, ইমরিয়া এবিধ মানে জাতি আছিল। আসলতে এই দেশ কত? এই দেশ আরবের কাষত, ইসরায়েল, বর্তমান এটু ইসরায়েল দেশ হয়। কিন্তু আগতে মানে সাতটা সাতটা মানে জাতি আসলে যে খুব ভাব করেছিল, খুব মানে ভাপি মানুষ আসলে। আর সেই কারণে ঈশ্বরে আমার সৃষ্টিকর্তা সিদ্ধান্ত ললে, এই পাপি মানুহক মই সংহার করিম, আর এই খালি খালি হয়ে যাওয়ার পিছত এই দেশ মূর নতুন লোক, মূর নতুন জাতি মই তাতে থই দিম, আর নতুন একটা জায়গা মই স্থাপন করিম। এইটা একটা পুরস্কার ইসরায়েল মানুষের উপর। কিন্তু বিশেষ কয় পাঁচ পদত লেখা আছে, উপর পিতৃবিলাকর আগত শপথ খাইছিল, হে গাখীর মৌ জল বই থকা দেশ। আসলতে আগতে বহুবার ঈশ্বরে শপথ খাইছিল, এদিন এই নতুন দেশ যার ভিতরত গাখীর আছে, মৌ আছে, এটু বই থাকে, নদীর দরে ইমান গাখীর ইমান মৌ তাতে আছে, এটু একটা নদীর দরে হব। সেই দেশলৈ আমি তোমালোকক লৈ যাম, আর তাতে তোমার নতুন জীবন আরম্ভ হব। তো এটু বহুবার দেখা যায় বাইবেলের ভিতর, গাখীর আর মৌ জল বয়ে থাকা দেশ, গাখীর আর মৌর দেশ। এর মানে কি, অর্থ কি? বহুবার লিখে আছে, বারে বারে আমি এটু পড়িব পারো পুরনি নিয়মত। আসলতে গাখীর আর মৌ যিমান মই জানো, যিমান মই দেখিছিল বাইবেলের ভিতর, আসলতে খুব ধুনিয়া একটা অর্থ আছে, খুব গুরুত্বপূর্ণ একটা অর্থ আছে। এটু বুঝাইছে স্বর্গ, স্বর্গ এটু সাধারণ দেশ নহয়, এটু মানে অকল নতুন জায়গা নহয়, এটু আটাইতকৈ ডাঙর পুরস্কার। তো আজি রাতে সেই কারণে মই সিদ্ধান্ত ললো, এই পদ পড়ার পিছত মই সিদ্ধান্ত লৈছো আজি রাতে মূর বিষয় হব স্বর্গ। স্বর্গ মৃত্যুর পিছত, এই জীবনের পিছত কি হব? বিশ্বাসী বিলাকর বাবে স্বর্গ আহিব, স্বর্গ আরম্ভ হব। আর সেই দিনাত মানে কি কি হব আজি রাতে মই প্রচার করো। কিছু কিছু ধর্ম আছে যে স্বর্গ আর নরক বিশ্বাস নকরে আর শিকাই নিদিয়ে। যেনে কিছুদিনের আগত মই আর মূর পত্নী একটা সিনেমা চালো, এই সিনেমাতে এটু মানে বিবিসি ফিল্ম আসিলে, আর সেই মানে মানুষে কইছে বুদ্ধ ধর্ম সিহতর মানে ডাঙর ব্যক্তি হয়েছে মানে গৌতম বুদ্ধ। সো গৌতম বুদ্ধা সি শিকাই দিছে স্বর্গ নাই নরক নাই। আর এই মানুষজন এই সিনেমাত আসলতে খুব মানে বুদ্ধাক সন্মান করেছিলে। সি কইছে যে বুদ্ধ এনে উচ্চস্বরে মানে একটা ব্যক্তি আছিল, শিকক আছিল, যে নরকর শাস্তি সতর্ক করিব মানে লগিয়া নহল, আর স্বর্গর পুরস্কার দিব নালাগে। আচলতে সিহঁতে ভাবিছিলে, এই মানুহে ভাবিলে এইটো আচলতে ভাল যদি স্বৰ্গ আৰু নৰক নাই। কিন্তু বাইবলত এইটো স্পষ্টকৈ বাৰে বাৰে লিখা আছে, মৃত্যুৰ পিছত অকল দুটা জাগা আছে, স্বৰ্গ আৰু নৰক, মাজতে জাগা নাই। এইটো সদায়ৰ বাবে, আৰু যেতিয়া আপুনি যাব স্বৰ্গ হওক বা নৰক হওক, যেতিয়া আপোনালোকে যাব এইটো মানে চিৰস্থায়ী, এইটোৰ মাজত এইটো মানে ফাৰ হ'ব নোৱাৰে, বেলেগ জাগা যাব নোৱাৰে, এইটো চিৰস্থায়ী সদায়ৰ বাবে থাকিব, অকল এই দুটা জাগা আছে। তো মই আচলতে মাজে মাজে নৰকৰ ওপৰত প্ৰচাৰ কৰোঁ, এইটো গুৰুত্বপূৰ্ণ, চব মানুহে বুজিব লাগিব, ইমান ভয়ানক, ইমান বিপদ আছে তাতে, ইমান শাস্তি আৰু ভোগ তাতে হ'ব। কিন্তু আজি ৰাতি এইটো মোৰ বিষয় নহয়, আজি ৰাতি মোৰ বিষয় হৈছে স্বৰ্গ, ঈশ্বৰৰ পুৰস্কাৰ, বিশ্ৰাম জাগা, জিৰণি জাগা, য'ত গাখীৰ আৰু মৌ মানে ভয় থাকে। তো প্ৰথম প্ৰশ্ন হৈছে, কিয় লিখা আছে ঈশ্বৰৰ বাক্যত গাখীৰ আৰু মৌ, এই দুটা বস্তু কিহৰ কাৰণে লিখা আছে, কিয়? তো বেলেগ বেলেগ উদাহৰণ আছে শাস্ত্ৰত, মাজে মাজে লিখা আছে গাখীৰ মৌ, মাজে মাজে লিখা আছে য'ত জিৰণি আছে, য'ত বেছি জাগা আছে, য'ত আশীৰ্বাদ আছে, য'ত বৰষুণ পৰে, সদায় প্ৰতিদিন পৰে, বিভিন্ন ধৰণৰ উদাহৰণ আছে যে আমাক অলপ মানে বুজাই দিব স্বৰ্গ আৰু ঈশ্বৰৰ নতুন দেশ মানে কেনে মহান, কেনে মানে ভাল। কিন্তু এই দুটা বস্তু আচলতে মোক অলপ মানে সহায় কৰিলে, যেতিয়া আমি বুজো গাখীৰ আৰু মৌৰ বিষয়, এইটো আচলতে আমাক অলপ মানে শিকাই দিব পাৰিব স্বৰ্গ মানে কেনেকৈ হ'ব। তো প্ৰথমতে মই ক'ব বিচাৰোঁ, মই জানো প্ৰচাৰ আগতে মই ভালকৈ জানো আচলতে স্বৰ্গৰ সৌন্দৰ্য, স্বৰ্গৰ পুৰস্কাৰ মই ভালকৈ শিকাই দিব নোৱাৰোঁ, কাৰণ আপোনালোকে চাব নোৱাৰে স্বৰ্গ, কোনেও চকেৰে এইটো নাচায়, এইটো ওপৰত, এইটো অদৃশ্য, এইটো দেখা নাযায় বৰ্তমান। তো আচলতে এইটোৰ সুখ, এইটোৰ আনন্দ মই কেনেকৈ শিকাই দিম, এইটো অলপ টান কাম হ'বনে? আমেৰিকাত এবাৰ মই শিকাই দিছিলোঁ স্বৰ্গৰ ওপৰত, আৰু প্ৰচাৰ কৰাৰ পিছত অনুভৱ পাইছোঁ যে এইটো মানে ভালকৈ হোৱা নাই, মানুহে বুজি পোৱা নাই, ময়ো বেছি মানে বুজি পোৱা নাই। আৰু স্বৰ্গ আচলতে এনেদৰে হয় কাৰণ তাতেই ঈশ্বৰ আৰু যীশুখ্ৰীষ্টৰ সম্পূৰ্ণ মহিমা মানে প্ৰকাশ হৈ যায়। ঈশ্বৰ মানে কেনে মহান, কেনে পবিত্ৰ, তাতে এইটো সম্পূৰ্ণৰূপে দেখা যায়। তো আচলতে আমি খুব সৰু সৰু মানুহ, ঈশ্বৰ কেনে মহান আৰু যীশুখ্ৰীষ্ট কিমান পবিত্ৰ আমি ভালকৈ বুজি নাপাওঁ। তো এইটো মই জানো, কিন্তু তথাপি মই চেষ্টা কৰোঁ। প্ৰথম শব্দ হৈছে গাখীৰ, চাইছেনে? পাছপৰ্ট, গাখীৰ। গাখীৰ মানে কি? স্বৰ্গত গাখীৰ থাকেনে? গাখীৰ এইটো আচলতে সাধাৰণ বস্তু, কিন্তু গাখীৰ অৰ্থ কি? যেতিয়া আপোনালোকে গাখীৰ ওপৰত অলপ মানে ভাবি থাকে, তোমাৰ মনত মানে কি পৰিব, কি লাগিব? গাখীৰ আমাক বহুত সহায় কৰে, জীৱন দিয়ে, শক্তি দিয়ে, যাতে আমি মানে বৃদ্ধি পাই, যাতে আমি মানে গজি উঠো। গাখীৰ বিশেষকৈ মানে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। তো আসলতে কিছু উদাহরণ আছে গাখীর, কি কি প্রাণী গাখীর খায়? প্রায় সব প্রাণী গাখীর খায়। আর কোন মানে কি সময়তে মানুষে গাখীর খায়? সরু কালত, হয়নে নহয়? সরু সরু বাচ্চাবিলাক, সরু সরু পোয়ালি সদায় অকল গাখীর খায়। আর বাইবলত এটাও লিখা আছে নতুন নিয়মত, একটা একটা পদ একটা কথা মোর মনত পড়িছিলে যে লিখা আছে আপনাদেরকে যে মানে সরু নতুন বাচ্চার নিচিনা গাখীর বাবে মানে হেৰি মানে উত্তেজিত হব লাগিব এইটো খাবলৈ, খুব মানে আশা করব লাগিব। সরু বাচ্চা সদায় গাখীর মানে খাই থাকে আর গাখীর বিচারে, সিহতর মাজত এইটো মানে ডাঙর আর গুরুত্বপূর্ণ। আর কারণটো হৈছে তাতে লিখা আছে যাতে আপনাদেরকে বৃদ্ধি পায়। গাখীর এনেদরে মানে এনে একটা শক্তি আছে, আমি বহুত মানে গজি উঠু আর বৃদ্ধি পায় এইটো খাবলৈ, ডাঙর হও শক্তিশালী হও। আর যেতিয়া মই আমেরিকাত আছিল সরু কালত টিভিত, টিভির মানে মাঝে মাঝে মই চালু একটা মানে কথা আছিল গাখীর কথা, একটা এডভার্টাইজমেন্ট দেখা গৈছে। আর এইটোর ভিতরত মানুষে বারে বারে একই কথা কৈছে যে গাখীর আমার স্বাস্থ্যের কারণে ভাল। আর তারপিছত মানে শক্তিশালী মানুষ, বহুত মানে পেশি বহল, বহুত মানে ডাঙর মানুষ বা ধুনিয়া মানুষ দেখা গৈছে টিভিতে। আর এইটো মানে গাখীর প্রশংসা করলে, যাতে সব মানুষই আমেরিকাত গাখীর কিনিব আর খাব। গাখীর এনে একটা মানে শক্তি আছে। তো সেই কারণে মই ভাবু স্বর্গ যত জীবন থাকে, যত এই শক্তি থাকে, মানে যত ঈশ্বর আশীর্বাদ থাকে, এইটু বুঝাইছে গাখীর আর মৌ। তো আন একটা বাইবেল পদ আছে নতুন নিয়ম, নতুন নিয়মত প্রথম করিন্থিয়া, তাতে লিখা আছে স্বর্গের উপর দ্বিতীয় জীবন উপর, আমি পড়ু আর এই বিষয়ের উপর চাও। প্রথম করিন্থিয়া 15 অধ্যায়, ডেইলি স্পট মৃত্যুর পিছত বিশ্বাসীর কারণে কি হব? আমার পুনরুত্থান হব ঠিক যীশুখ্রিস্টর দরে। 43:15 লিখা আছে, যি হোক রুয়া যায় হে অনাদরের পাত্র, যি হোক তোলা যায় মানে পুনরুত্থান মৃত্যুর পরা তোলা হব হে গৌরবর পাত্র, যি হোক রুয়া যায় মাটির কবরস্থানত ময়দামত, যি হোক রুয়া যায় হে দুর্বলতর পাত্র দুর্বলতা, যি হোক তোলা হয় মৃত্যুর পরা স্বর্গত হে প্রভাবর পাত্র। তো ইয়াতে লিখা আছে প্রভাব শক্তি, কেনেকৈ লিখা আছে? কারণ স্বর্গত আমার শরীর আমার গা ইমান দুর্বল না থাকিব, এইটো মানে একটা আশীর্বাদ ঈশ্বরের পরা। এই জীবন খুব কষ্টকর, এই জীবন আমার শরীর আমার গা খুব দুর্বল, মাঝে মাঝে মানুষের বেমার হয়, মাঝে মাঝে মানুষের মৃত্যু হয়, মাঝে মাঝে মানুষের মানে দুর্বলতা থাকে, বেশি কাম করিব নারে, সেই কারণে এইটো লিখা আছে মানে গাখীর, কারণ স্বর্গত মানে নদীর দরে এই গাখীর থাকিব আমাক মানে শক্তিশালী করে তুলিবলে। এই প্রথম জন্ম, এই প্রথম জীবন ইয়াতে এইটির মানে বহুত কষ্ট আছে, বহুত চকুর পানি আছে, বহুত পরিশ্রম আছে, বহুত মানে ভাগরি লাগিছে, কিন্তু স্বর্গত সদায় এই শক্তি থাকিব, আমার শরীর সলনি করা হব। ইয়াতে মানুষে মানে বেশি দিন না থাকি, বেশি দিন কাম করিব নারে, খুব মানে বেগেরে দুর্বল হয়ে যায়, মাঝে মাঝে বিভিন্ন ধরনের রোগ আছে, মানুষে হাসপাতালত যায়, হাসপাতালত থাকে, বিছনাত শুই থাকে, কারণ আমার শরীর দুর্বল। আসলতে বিশ্বাসীর কারণে এটি খুব মানে ডাঙর একটা বিষয়, স্বর্গত সদায়ের বাবে আমার শক্তি থাকিব। কারণটো কি, বাইবেলত লিখা আছে স্বর্গত স্বর্গদূত কি করে, স্বর্গদূত ঈশ্বরের সৃষ্টি মানে মানুষের উপর মানুষ মানে মানব জাতিতকৈ ডাঙর আর শক্তিশালী, তাতে তেওঁলোকে কি করে সদায়ের বাবে গোটেই দিন রাতিপুয়ের পরা রাতি পর্যন্ত সদায় ঈশ্বরক প্রশংসা করে, ঈশ্বরক সেবা করে, মানে বারে বারে গান গায়, ঈশ্বর তুমি পবিত্র পবিত্র পবিত্র, তুমি আমার সৃষ্টিকর্তা, তুমি সর্বশক্তিমান। যদি যদি আপনাদেরকে স্বর্গলৈ যাব পারিব, আর এই মানে ঘটনা দেখি এটি এনে আচরিত, কেনেকৈ সম্ভব দিন রাত মানে সিহতের সিহতের কাষতে সিহতে মানে কেতিয়াও ভাগরি লগা নাই, মানে ভাগর লগা নাই, সিহতে কেতিয়াও মানে দুর্বল হয়ে না যায়, দিন রাত ঈশ্বরক প্রশংসা করে, দিন রাত প্রার্থনা করে, গান গায়, কেনেকৈ সম্ভব? এদিন খ্রিস্টান মানুষের বাবে বিশ্বাসীর বাবে আমার জীবন এনেদরে হব স্বর্গত। আসলতে আসল খ্রিস্টানের কারণে যেতিয়া আমি ঈশ্বরের গান গাও মানে আমি খুব এটু ভাল লাগে, আর এই এই গান এই প্রশংসা এই প্রার্থনা খুব পছন্দ করো, কিন্তু সমস্যাটো কি আমার গা খুব দুর্বল, অকল এক ঘন্টার বাবে দুই ঘন্টার বাবে প্রার্থনা করিব পারো, তারপিছত শেষ। তারপিছত যীশুখ্রিস্ট কি কইছে, তোমার আত্মা ইচ্ছুক কিন্তু তোমার শরীর দুর্বল, মানে যেন আরো প্রার্থনা করিব পারো, ইয়াতে এটু বেশি সম্ভব নহয়, কিন্তু স্বর্গত মানে সরু বাচ্চা ঠিক এজন সরু বাচ্চার নিচিনা স্বর্গত আমি শক্তি পাব, আমার জীবন এনে দুর্বল নহব। মোর এজন চিনাকি মানুষ আছে আমেরিকাত, এজন মানে খুব মানে যার বেশি বয়স আছে প্রচার করে, আর সেই মানুষে এবার কইছে যে ঈশ্বরক সেবা করার পিছত ঈশ্বরক আরাধনা খুব মানে গভীরভাবে আরাধনা করার পিছত মই বুঝি পালো এই কাম মই সদায়ের বাবে মানে করিব পারো, আর এটি কেতিয়াও মানে মানে আমনি লগা না যায়, এটি সদায়ের বাবে ভাল হব যদি এই কাম ঈশ্বরের কাম ঈশ্বরের প্রশংসা যেন আমি করো, এটি তেওঁর ইচ্ছা আছিল। এই ইচ্ছা এদিন পূর্ণ হয়ে যায় স্বর্গত খ্রিস্টানের বাবে, যীশুখ্রিস্টর মানুষের বাবে। কারণটো কি, কারণ হয়েছে ঈশ্বর খুব শক্তিশালী, ঈশ্বর খুব বলবান, যদি মই তার লগত থাকো মই তার নিচিনা এই শক্তি পাই তারপরা, ঈশ্বরে কেতিয়াও মানে শুই নাথাকে, ঈশ্বরে কেতিয়াও টোপনি মানে ধরা নাই, সেই কারণে যেতিয়া তেওঁর লগত মই থাকো মই চলাফেরা করো মই তেওঁর নিচিনা এই শক্তি পাবো। তেওঁক সেৱা কৰিবলৈ। আচ্ছা, আন এটা পদ আছে এই অধ্যায় 15:49, সেইটো আকৌ স্বৰ্গৰ ওপৰত, এইটো দ্বিতীয় বিষয়। আৰু আমি যেনেকৈ সেই মৃণময়জনৰ মূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয়জনৰ মূৰ্তিও ধাৰণ কৰিম। মৃণময় মানে কি? মৃণময় মানে পৃথিৱীৰ পৰা, এই জগতৰ দৰে, এই পৃথিৱীৰ দৰে, মানে আমি ধূলি বালি, আমি সাধাৰণ। কিন্তু এইটো লিখা আছে স্বৰ্গত আমাৰ ৰূপ, আমাৰ মূৰ্তি, আমাৰ চেহাৰা সলনি কৰা হ'ব, আমাৰ পৰিচয় একেই হ'ব, মানে কিন্তু আমাৰ মানে বেলেগ দেখাত থাকে। এইটো আচলতে বুজাইছে কি, খ্ৰীষ্টান মানুহে এই জীৱনত মানে সম্পূৰ্ণৰূপে যীশুখ্ৰীষ্টৰ নিচিনা নহয়, কিন্তু এদিন মৃণময় জনা আচলতে কোন, আদম, আমাৰ প্ৰথম মানুহ, মাটিৰ পৰা সৃষ্টি কৰা হ'ল। স্বৰ্গীয় জনা কোন, যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্ট কেতিয়াও সৃষ্টি কৰা নাই, তেওঁ মানে ঈশ্বৰৰ পুত্ৰ, সদায়ৰ বাবে আছিলে। তো আচলতে এইটো লিখা আছে সেইদিনত স্বৰ্গ যোৱাৰ পিছত, মৃত্যুৰ পিছত, যিজনে বিশ্বাস কৰিলে, যিজনে উদ্ধাৰ পাইছে, এই সৰু সৰু মানে সাধাৰণ জীৱন, এই সৰু সৰু ধূলি ভালিৰ অৱস্থা, আদম আমাৰ প্ৰথম মানুহৰ অৱস্থা ত্যাগ কৰিব, আৰু যীশুখ্ৰীষ্টৰ দৰে, যীশুখ্ৰীষ্টৰ প্ৰতিমূৰ্তি আকৌ মানে ভালকৈ সৃষ্টি কৰা হ'ব। এইটো আচলতে ডাঙৰ কথা খ্ৰীষ্টান মানুহৰ বাবে। স্বৰ্গ এইটো ইমান ডাঙৰ এটা আশীৰ্বাদ, আৰু এইটোও বুজাইছে মানে এই গাখীৰ বিষয়, কাৰণ গাখীৰ, গাখীৰ খোৱাৰ পিছত কি হ'ব, আমি বৃদ্ধি পাওঁ, আমি গজি উঠো আৰু ডাঙৰ হৈ যাওঁ। অকল শক্তি নহয়, আমাৰ ৰূপ, আনকি আমাৰ ৰূপ অলপ মানে সলনি হৈ যাওঁ। স্বৰ্গত এইটো এনেদৰে হ'ব, মানে কিছু কিছু বাচ্চা আছে গাখীৰ খায় মানে ডাঙৰ হৈ যায়, আৰু এই প্ৰথম জন্মাৰ অৱস্থাত সিহঁতৰ ৰূপ অলপ মানে মাকৰ নিচিনা বা অলপ বাপেকৰ নিচিনা, কিন্তু ডাঙৰ হৈ যোৱাৰ পিছত ঠিক মাকৰ নিচিনা, মানে ঠিক দেউতাৰ নিচিনা, সিহঁতৰ ৰূপ অলপ সলনি হৈ যায়, আৰু ধুনীয়া হৈ যায়, আৰু মানে এজন মানে মানে সিহঁতৰ আচল জীৱন, সিহঁতৰ মানে শক্তি আৰু জীৱনৰ উদ্দেশ্য আৰু ভালকৈ আৰম্ভ হৈছে। তো সেইকাৰণে এইটো লিখা আছে মৃণময়, তাতে মৃণময় নহ'ব, মৃণময়ৰ দৰে, এইটো স্বৰ্গীয়জনৰ দৰে হ'ব, আমাৰ ৰূপ বেলেগ কৰা হ'ব। এইটো ভাল, কাৰণ এই জীৱনত বহুত ভাৱ থাকে, বহুত বেয়া বিষয় আছে, বহুত বেয়া চৰিত্ৰ, বেয়া অভ্যাস থাকে এই জীৱনত, আৰু আচলতে আচল খ্ৰীষ্টান এইটো ভাল নাপায়, সদায়ৰ বাবে এই পাপ মানে ত্যাগ কৰিব বিচাৰে, এৰি দিব লাগিব, আৰু সিহঁতৰ ইচ্ছা যাতে শুদ্ধ এটা জীৱন, পবিত্ৰ আৰু ভাল চাফা এটা জীৱন যেন আমি মানে কৰিব পাৰোঁ, চলিব পাৰোঁ ধাৰ্মিকতাৰ ভিতৰত। কিন্তু আনকি খ্ৰীষ্টান মানুহৰ বাবে মানে আমি বহুবাৰ মানে ভুল কৰোঁ, বহুবাৰ অবাধ্য হৈ যাওঁ, কিন্তু স্বৰ্গত এই সব পাপ, এই সব ভুল এইটো শেষ হৈ যাব। যিজনে মানে উদ্ধাৰ পোৱা নাই, গোটেই দিন পাপ কৰি থাকে, পাপীৰ মানে বন্দী অৱস্থাত, কিন্তু উদ্ধাৰ পোৱাৰ পিছত, মানে নতুন জন্ম পোৱাৰ পিছত, আমাৰ পাপ ঈশ্বৰে মানে কমাই দিব আৰু ধ্বংস কৰিব, কিন্তু এইটো মানে লাহেকৈ চলি আছে, দিন দিন লাহেকৈ আমাৰ জীৱন সলনি কৰা হৈছে। কিন্তু স্বৰ্গত এইটো সম্পূৰ্ণৰূপে চাফ হৈ যাব। এইটো সম্ভৱ এই জীৱনত যে মানে খ্ৰীষ্টান মানুহ পাপ কৰিব পাৰে, এইটো সম্ভৱ যে এই জীৱনত খ্ৰীষ্টান মানুহে ভুল কৰিব পাৰে, কিন্তু স্বৰ্গত এইটো নচলে, স্বৰ্গত এইটো কেতিয়াও নহয়। সব খ্ৰীষ্টান মানুহৰ ইচ্ছা আৰু উদ্দেশ্য হৈছে যে এদিন সিহঁতে যীশুখ্ৰীষ্টৰ দৰে হৈ যাব, সিহঁতে যীশুখ্ৰীষ্টৰ ৰূপ সিহঁতৰ ওপৰত থাকিব। এইটো আমাৰ আশা, এইটো আমাৰ লক্ষ্য। আমাৰ চৰিত্ৰ, আমাৰ কথা, আমাৰ চিন্তা, আমাৰ ইচ্ছা যাতে এইটো সব স্বৰ্গদূতৰ নিচিনা হৈ যাব, ঈশ্বৰৰ দৰে হৈ যাব। সেইদিন আচলতে আমি ভালকৈ মানে বুজি পাব নোৱাৰে মানে কেনে ধুনীয়া আৰু ভাল এটা পৃথিৱী হ'ব স্বৰ্গত। কোনো মিছকতা নহ'ব, কোনো খং নাথাকিব, কোনো মানে বেয়া ইচ্ছা বা কোনো মানে লেতেৰা চিন্তা, লেতেৰা কথা তাতে নহ'ব। নিন্দা নাই, হিংসা নাই, একো বেয়া কথা নাই। এনেই ধুনীয়া এটা পৃথিৱী ঈশ্বৰে সৃষ্টি কৰিলে স্বৰ্গত। সব অহংকাৰ, সব মানে গৰ্ব, সব পাপ বিষয়, স্বৰ্তপৰতা, অবিশ্বাস মানে অবিশ্বাস কৰা সেইদিনত শেষ হৈ যাব। আৰু এই গভীৰ সুখ, এই গভীৰ আনন্দ মানে আৰম্ভ হ'ব। আৰু এটা বিষয় হৈছে গাখীৰ মানে কি, ডাঙৰ হৈ যোৱা, শক্তি পোৱা। আৰু গাখীৰ এইটোও বুজাইছে জীৱন। তো এই অধ্যায় 15 তেওয়ান আৰু 54, কিয়নো এই ক্ষয়ৰ পাত্ৰ অক্ষয়তাক আৰু এই মৃত্যুৰ পাত্ৰ অমৰত্বাক পিন্ধিব লাগিব। পাছে যেতিয়া এই ক্ষয়ৰ পাত্ৰই অক্ষয়তাক আৰু এই মৃত্যুৰ পাত্ৰই অমৰত্বাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে বোলে জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ'ল, হে সিদ্ধ হ'ল। এইটো বুজাইছে কি, সেইদিন স্বৰ্গত কি হ'ব, এই ক্ষয়ৰ পাত্ৰ যি মানে বেগেৰে নষ্ট হৈ যায়, ক্ষয় কৰা মানে নষ্ট হোৱা, এই ক্ষয়ৰ পাত্ৰ অক্ষয়তাক হৈ যাব। অক্ষয়তা মানে এইটোৰ মৃত্যু কেতিয়াও নহ'ব, এইটোৰ শেষ নহ'ব, এইটো সদায়ৰ বাবে, এইটো স্থায়ী। এইটোৰ অৰ্থ হৈছে অনন্ত জীৱন। স্বৰ্গত মৃত্যু নাই, স্বৰ্গত আমাৰ জীৱনৰ শেষ নাই, স্বৰ্গত অন্তিম নাই, অনন্ত জীৱন। এইটো বছৰে বছৰে যায়, এইটো আচলতে যুগে যুগে যায় স্বৰ্গত। আৰু এইটো আমি ভালকৈ মানে বুজি নাপাওঁ, কিন্তু স্বৰ্গত ঈশ্বৰ পবিত্ৰ, ঈশ্বৰ পবিত্ৰ হয়, আমি পবিত্ৰ হৈ যাওঁ তাতে। ঈশ্বৰ অনন্ত হয়, ঈশ্বৰ সদায়ৰ বাবে থাকে, আমি সদায়ৰ বাবে থাকিম তেওঁৰ লগত। সেইকাৰণে বাইবেলত লিখা আছে আজি, কালি আৰু অহাকালি যীশুখ্ৰীষ্ট সদায়ৰ বাবে একে হয়। যীশুখ্ৰীষ্টৰ কোনো শেষ নাই, যীশুখ্ৰীষ্টৰ কোনো মানে সলনি নাই বা অন্তিম নাই। সেইকাৰণে স্বৰ্গত যেতিয়া তেওঁৰ লগত আমি থাকোঁ, আমাৰ অনন্ত জীৱন হ'ব, অনন্ত জীৱন। তো মোৰ এটা পৰীক্ষা আছে, মোৰ এটা উদাহৰণ আছে। আপোনালোকৰ ককা তেওঁৰ দেউতাৰ নাম কি আছিল? কোকাৰ দেউতাৰ নাম কি আছিল আপুনি জানে? বেছিভাগ মানুহে নাজানে। কাৰণটো কি? কাৰণ এইটো বহুদিনৰ আগত আগতে মৰিছিলে। তেওঁৰ পৰিচয়, তেওঁৰ জীৱন আমি পাহৰি গৈছোঁ। আচলতে এইটো সাধাৰণ বুজিব লাগিব, এই জীৱন খুব সৰু, এই জীৱন খুব বেগেৰে গুচি যাব আৰু তাৰপিছত সব মানুহে আপোনালোকক পাহৰি যাব, আনকি আপোনাৰ নাম মানে চিনি নাপাব। এইটো গুৰুত্বপূৰ্ণ, এইটো সব জাগাত ৰৈ আছে, চলি আছে। মৃত্যু 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 হয় পাপৰ কাৰণে, পাপৰ প্ৰতিফল হৈছে মৃত্যু। কিন্তু স্বৰ্গত মৃত্যু নাই, স্বৰ্গত আমি সদায়ৰ বাবে ঈশ্বৰৰ লগত থাকিব পাৰোঁ। আমি মানে আচলতে মোৰ নিজৰ জীৱনত সৰুকালত মই সদায় মানে ভয় খাইছিলোঁ, মৃত্যু মানে কি? আচলতে মৃত্যুৰ মানে বিষ মোৰ ভয় নাছিল, বা মানে মৃত্যু হোৱা এই সময়তে কি হ'ব এইটোৰ মোৰ কোনো ভয় নাই। মোৰ ভয় আছিল মৃত্যুৰ পিছত কি হ'ব। মই ভাবিছিলোঁ যেতিয়া মই এজন সৰু ল'ৰা হ'ব পাৰে মই মানে এনেই উধাও হৈ যাম, মোৰ নাম মানে মুচ হ'ব, মোৰ চিন্তা নাথাকিব, গুচি যাব, মানে মোৰ জাগাত কোনেও নাথাকে, অকল মানে খালী হৈ যাব। আৰু সেইকাৰণে মই আচলতে ভয় খাইছোঁ, মই মানে জীৱন পছন্দ কৰোঁ, মই মানে যেন মোৰ জীৱন সদায়ৰ বাবে থাকে এইটো মোৰ ইচ্ছা আছিল। স্বৰ্গত, অকল স্বৰ্গত এইটো সম্ভৱ, নৰক এইটো অনন্ত মৃত্যু, স্বৰ্গত অনন্ত জীৱন। স্বৰ্গত 1000 বছৰ পিছত এইটো আমাৰ মনত অকল এক দিনৰ দৰে হ'ব, মানে ইমান অনন্ত, মানে ইমান সময় আছে তাতে, 1000 বছৰ এক দিনৰ দৰে। সদায়ৰ বাবে যীশুখ্ৰীষ্টৰ লগত আমি থাকোঁ। আচ্ছা, আৰু এই দ্বিতীয় শব্দ, এইটোৰ অৰ্থ হৈছে গাখীৰ, কিন্তু দ্বিতীয় শব্দ হৈছে মৌ। মৌ মানে কি? মৌ, মৌ বাইবেলৰ ভিতৰত বহুবাৰ দেখা যায়, আৰু প্ৰায়ভাগ সময় মৌ বুজাইছে মানে আনন্দ, মৌ বুজাইছে মানে যি বস্তু সব মানুহে ভাল পায়। আৰু আচলতে এইটো প্ৰায় মানে সঁচা যে সকলো মানুহে মৌ পচন্দ কৰে। মই নাজানো, হ'ব পাৰে কিছু মানুহে আছে যে মৌ মানে ভাল লগা নাই, কিন্তু মই দেখা নাই। সব মানুহে মৌ পচন্দ কৰে, খুব মিঠা, খুব মানে ভাল এটা সোৱাদ হয়। যদি আমি অকল মানে খালী ভাত খাই, বা যদি আমি মানে খালী ৰুটি খাওঁ, যদি আমি মানে খালী পানী খাওঁ, এইটোৰ কোনো সোৱাদ নাই, এইটোৰ ভিতৰত বেছি সুখ নাই, এইটোৰ ভিতৰত বেছি আনন্দ নাই। কিন্তু মৌ বহুত মিঠা এই বস্তু, এইটো আচলতে বহুবাৰ বুজাইছে বাইবেলৰ ভিতৰত আত্মিক আনন্দ। যেনে এবাৰ লিখা আছে, ঈশ্বৰৰ বাক্য মোৰ মুখত যেতিয়া মই পঢ়োঁ, যেতিয়া মই মানে কথা পাতোঁ আৰু মুখস্থ কৰোঁ, ঈশ্বৰৰ বাক্য মোৰ মুখত এইটো মৌৰ দৰে, এনে মিঠা, মই এইটো এনেই ভাল পাইছোঁ। স্বৰ্গত এই আনন্দ আটাইতকৈ ডাঙৰ হ'ব। তো আন এটা পদ আছে, এইটো আচলতে মৌৰ ওপৰত নহয়, ফলৰ ওপৰত, ফলমিত হয়। গালাতিয়া 5:22, কিন্তু প্ৰেম, আনন্দ, শান্তি, চিরসহিষ্ণুতা, মৰম, মংগল ভাব, পিছা, মৃদ্যুভাব, ইন্দ্ৰিয় দমন, এই সকলো আত্মাৰ ফল। ঈশ্বৰৰ আত্মা এনে এটা ফল দিয়ে। যেতিয়া ঈশ্বৰৰ আত্মা আমাৰ ভিতৰত বাস কৰে, আমাৰ জীৱনত কি আহিব? এই পবিত্ৰ ফল, এই মিঠাই ফল, প্ৰেম, মৰম, বিশ্বাস, আনন্দ, শান্তি, এই এই মংগলভাৱ, এই সব লিখা আছে। তো আচলতে সেইকাৰণে মই অলপ মানে শিকাই দিওঁ, স্বৰ্গত প্ৰেম, আনন্দ, শান্তি থাকিব। প্ৰথমতে প্ৰেম থাকিব, মৌৰ দৰে মিঠা। সব মানুহে প্ৰেম ভাল পায়, সব মানুহে প্ৰেম বিচাৰে, সব মানুহে আশা কৰে আৰু মানে সদায় ইচ্ছা কৰে যাতে মানুহে সিহঁতৰ প্ৰতি প্ৰেম কৰিব, ভাল পাব, মৰম কৰিব। এইটো সব মানুহৰ ইচ্ছা। আৰু কাৰণটো হৈছে আমি ঈশ্বৰৰ সৃষ্টি। বাইবেলত লিখা আছে ঈশ্বৰ প্ৰেম হয়, ঈশ্বৰ প্ৰেম হয়। লিখা নাই যে ঈশ্বৰৰ প্ৰেম আছে, এইটো লিখা আছে ঈশ্বৰ প্ৰেম হয়, তেওঁ নিজেই প্ৰেম হয়। প্ৰেম ঈশ্বৰৰ পৰা আহে আৰু স্বৰ্গত ঈশ্বৰৰ সম্পূৰ্ণ উপস্থিতি থাকে। সেইকাৰণে ঈশ্বৰৰ সম্পূৰ্ণ প্ৰেম প্ৰকাশিত হৈ যাব স্বৰ্গত। মাজে মাজে এই কালত, এই জীৱনত আমি অলপ মানে প্ৰেম পাওঁ, আচলতে বহুত প্ৰেম পাওঁ ঈশ্বৰৰ পৰা, কিন্তু স্বৰ্গত ইমান প্ৰেম থাকিব সেই জেগাতে। আৰু কাৰণটো হৈছে যীশুখ্ৰীষ্ট তাতে থাকে, ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টই আমাক ইমান প্ৰেম কৰে। তেওঁ কি কৰিছিলে? নিজৰ প্ৰাণ দিলে, নিজৰ জীৱন ত্যাগ কৰিলে বলিদান হিচাপে আমাক উদ্ধাৰ কৰিবলৈ। আচলতে আমি মানে ভালকৈ এইটো বুজি নাপাওঁ, যীশুখ্ৰীষ্টৰ প্ৰেম বাইবেলত লিখা আছে, এইটোৰ ওখতা, এইটোৰ গভীৰতা কোনেও মানে বুজি নাপায়। এইটো অফৰন্ত, এইটো অনন্ত, এইটো মানে ইমান ডাঙৰ। আমাৰ প্ৰেম আচলতে খুব সৰু, বেলেগ মানুহৰ বাবে বা ঈশ্বৰৰ বাবে আমাৰ প্ৰেম খুব সৰু হয়, কিন্তু ঈশ্বৰৰ প্ৰেম, যীশুখ্ৰীষ্টৰ প্ৰেম তেওঁৰ দৰে ডাঙৰ, তেওঁৰ দৰে অনন্ত। আৰু স্বৰ্গত মানে যিজনে উদ্ধাৰ পায় এই জীৱনত, স্বৰ্গত যীশুখ্ৰীষ্টৰ লগত থাকিব, এই পবিত্ৰ বন্ধুত্ব হ'ব। যীশুখ্ৰীষ্ট আমাৰ মানে সংগী হ'ব, যীশুখ্ৰীষ্ট আমাৰ বন্ধু, লগৰ হ'ব স্বৰ্গত। সেইকাৰণে প্ৰতিদিন প্ৰেম থাকিব, প্ৰতিদিন প্ৰেম আমাৰ ওপৰত পৰিব, প্ৰেম প্ৰেমৰ সাগৰৰ দৰে। এজন মাইকী মানুহ আমেৰিকাত আছিলে, মোৰ লগত চিনাকি আৰু মোৰ মণ্ডলীত আহিছে এজন সদস্য। এই মাইকী মানুহে আচলতে ইমান ভাল এজনী খ্ৰীষ্টান আছিল, তেওঁৰ জীৱনৰ পৰা সদায় প্ৰেম মানে ওলাই আহিছে সব মানুহৰ বাবে। এইটো খুব আচৰিত, ইমান মানে প্ৰেম আহিছে। তো এদিন কাম কৰোঁতে আমি মানে একেলগে কাম কৰিছিলোঁ এটা অফিচত, আৰু কিছু কিছু অবিশ্বাসী আছিল, খ্ৰীষ্টান নাছিলে, সিহঁতৰ কোনো বিশ্বাস নাই, সিহঁতৰ যীশুখ্ৰীষ্টৰ ওপৰত কোনো চিন্তা নাই। কিন্তু এই মাইকী মানুহজনীৰ মানে প্ৰেম চালে, বুজি পালে। এদিন এজন বেলেগ মাইকী মোক কৈছে যে সেই মাইকী মানুহজনীক আপুনি চিনি পাইছেনে? অঁ, মই চিনি পাইছোঁ। তেওঁ কৈছে তেওঁ মোৰ প্ৰিয় ব্যক্তি, তেওঁ মোৰ প্ৰিয় ব্যক্তি। কাৰণটো কি? কাৰণ অবিশ্বাসী হ'লেও এই খ্ৰীষ্টান মাইকী মানুহে সদায় প্ৰেম দিছে, সব মানুহৰ ওপৰত প্ৰেম কৰিলে। এইটো আচৰিত, যীশুখ্ৰীষ্ট স্বৰ্গত আমাৰ প্ৰিয় ব্যক্তি হ'ব। তেওঁৰ প্ৰেমৰ দৰে কোনো তুলনা নাই বেলেগ মানুহৰ ভিতৰত। আসলতে যেতে জেনে মানে যেতিয়া আমি এনে এটা বন্ধু পাও সদায়ৰ বাবে সিহঁতৰ মানে লগত থাকিব বিচাৰোঁ, যদি মৰে যায় খুব মানে দুখ দুখ পাওঁ। আমাৰ খুব কাষত বন্ধু, আমাৰ খুব মানে ডাঙৰ বন্ধু স্বৰ্গত যীশুখ্ৰীষ্ট, সদায় তেওঁৰ লগত আমি থাকিম। মানুহে এই জীৱনত প্ৰেম বিচাৰে কিন্তু নাপায়, বেছি প্ৰেম নাপায়, কাৰণ ইয়াতে অকল পাপ আছে। এই জগত এইটো এটা মৰুভূমিৰ দৰে, অকল ধূলি বালি আছে, খুব গৰম লাগিছে, বেছি পানী নাই, বেছি আহাৰ নাই। এই নতুন দেহ গাখীৰ আৰু মৌ বৈ থাকে, এইটোৰ আশীৰ্বাদ হৈছে ঈশ্বৰৰ প্ৰেম। আৰু মই কৈ আছোঁ ঈশ্বৰৰ আনন্দ, পাঁচ অধ্যায় লিখা আছে প্ৰেম আনন্দ শান্তি। আনন্দ এইটোও মধুৰ, এইটোও মিঠা মৌৰ দৰে। আনন্দ স্বৰ্গত সদায় চলি আছে। কিছুমান মানুহে ভাবে খ্ৰীষ্টান হোৱা মানে আনন্দ নাই, মানে হাহা নাই, কোনো মানে ভাল লগা বিষয় নাই। খ্ৰীষ্টান অকল গম্ভীৰ হৈ থাকে, অকল প্ৰাৰ্থনা কৰে, বেছি আনন্দক মানে নাচ গান নকৰে, এনেদৰে কিছুমান মানুহে ভাবে। কিন্তু আচলতে খ্ৰীষ্টান মানুহে আটাইতকৈ সুখী হয়, আচল সুখ আছে। কাৰণ এই জগতৰ মানুহ সুখ মানে পাব বিচাৰে কিন্তু পোৱা নাই, খুব চেষ্টা কৰে, পইচাৰ পৰা, মদৰ পৰা, বন্ধুৰ পৰা, পৰিয়ালৰ পৰা খুব চেষ্টা কৰে সুখ পাবলৈ, কিন্তু নাহে, ভালকৈ নাহে, অস্থায়ী অস্থায়ী হিচাপে আহে। কিন্তু স্বৰ্গত আচল আনন্দ, আচল সুখ থাকে। এইটো এটা ছুটিৰ দৰে, এটা ছুটি, এটা হলিডে মানে মাজে মাজে আমেৰিকাত কি হয়, ডাঙৰ দিনত মানে বড়োদিনত, খ্ৰীষ্টমাছ হওক বা বেলেগ কোনো দিন হওক, আমাৰ এটা পৰিয়াল গোট খাই আনন্দ কৰে, মানে ভোজন কৰে, এইটো খুব মানে প্ৰিয় এটা সময়। কিন্তু স্বৰ্গত সদায়ৰ বাবে এই ভোজ হ'ব, সদায়ৰ বাবে আমি একেলগে মানে গোট খাই থাকিম। ঈশ্বৰ, ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰৰ আত্মা, সব স্বৰ্গদূত আৰু সব বিশ্বাসী, তাতে কোনো শত্ৰু নাই, তাতে কোনো দুখ কষ্ট নাই, জিৰণি আৰু আনন্দ। বাইবলত লিখা আছে স্বৰ্গত ঈশ্বৰৰ লগত, যীশুখ্ৰীষ্টৰ লগত আমি খোজ কাঢ়ো। যীশুখ্ৰীষ্টৰ লগত তেওঁৰ মানে টেবুলৰ চাৰিওফালে আমি বহো, ভোজ কৰোঁ স্বৰ্গত। আনকি লিখা আছে যীশুখ্ৰীষ্টৰ লগত সিংহাসনৰ ওপৰত, ৰজাৰ চেয়াৰৰ ওপৰত আমি বহো। ইমান মানে কাষত এটা সম্পৰ্ক আছে। আমাৰ ৰজা ঠিক আছে কিন্তু আমাৰ বন্ধু হয়, আমাৰ সৃষ্টিকৰ্তা কিন্তু আমাৰ উদ্ধাৰকৰ্তা, সেইকাৰণে খুব কাষত থাকে, খুব মানে মিলাপ্ৰীতি আছে স্বৰ্গত। আনন্দ হ'ব আৰু শান্তি, অন্তিম কথাটো হৈছে শান্তি। স্বৰ্গত শান্তি থাকে, আচল শান্তি, কোনো শত্ৰু নাই, কোনো আক্ৰমণ নাই, কোনো কষ্ট নাই, কোনো চৈতানৰ কাম নাই, কোনো পাপ নাই। এতিয়া খ্ৰীষ্টান জীৱন এটা যুদ্ধৰ দৰে, সদায় খ্ৰীষ্টান মানুহে চৈতানৰ লগত মানে কাজিয়া কৰে, যুদ্ধ কৰি আছে প্ৰতিদিন। চৈতানে আমাক কষ্ট দিব প্ৰতিদিন। এই জগতৰ মানুহ আমাক মানে পৰীক্ষা দিব, আমাক মানে বেয়া কথা ক'ব আমাৰ লগত, এইটো খুব কষ্টকৰ। কিন্তু স্বৰ্গত বিশ্ৰাম, জিৰণি, শান্তি থাকে, তাতে কোনো অবিশ্বাস নাই, তাতে কোনো বেয়া চিন্তা বা পাপ নাই, কোনো সন্দেহ নাই, কোনো দুখ নাই, চকুৰ পানী নাই, বিপদ নাই, অকল জীৱন, অকল এই বন্ধুত্ব ঈশ্বৰৰ লগত। সেইকাৰণে মই ভাবোঁ এইটোৰ অৰ্থ হৈছে মৌ, গাখীৰ আৰু মৌ। তো এতিয়া মই শেষ হৈছোঁ, কিন্তু মোৰ কিছু উপদেশ আছে। যাৰ উদ্ধাৰ নাই, যিজনেই আচল খ্ৰীষ্টান নহয়, মোৰ উপদেশ হৈছে আপুনি বুজিব লাগিব আপোনাৰ জীৱনৰ উদ্দেশ্য, খুব গুৰুত্বপূৰ্ণ এটা উদ্দেশ্য আছে। আচল জীৱনৰ উদ্দেশ্য হৈছে ঈশ্বৰক প্ৰেম কৰা, ঈশ্বৰৰ লগত থকা, ঈশ্বৰৰ লগত যেন এটা বন্ধুত্ব থাকে, সেইটো আপোনাৰ উদ্দেশ্য। আন কোনো উদ্দেশ্য নাই। আপুনি চেষ্টা কৰিব এই জগতৰ পৰা আনন্দ পাবলৈ, প্ৰেম পাবলৈ, কিন্তু এইটো নহ'ব। আপুনি মানে আপোনাৰ সন্তুষ্ট নহ'ব, তৃপ্তি নাপাব। অকল আপোন ঈশ্বৰে আপোনাক সৃষ্টি কৰিলে তেওঁৰ লগত থাকিবলৈ, তেওঁৰ লগত বন্ধুত্ব ৰাখিবলৈ। তো মোৰ উপদেশ, আপুনি আপোনাৰ বাবে এইটো খুব প্ৰয়োজন যে আপুনি স্বৰ্গলৈ যাব, নহ'লে আপোনাৰ জীৱন ব্যৰ্থ, আপোনাৰ জীৱন এইটোৰ উদ্দেশ্য আপুনি হেৰাব নৰকত। আচল জীৱন হৈছে স্বৰ্গত। মোৰ দ্বিতীয় উপদেশ এই, আমেৰিকা গাখীৰ মৌ জল বৈ থকা দেশ নহয়। মই বহুবাৰ শুনিছিলোঁ অসমত, বাংলাদেশত, ভাৰতত, যে আমেৰিকা ইমান ডাঙৰ এটা জাগা, ইমান ধনী এটা দেশ, মই খুব ইচ্ছা কৰোঁ তাতে যাবলৈ। এইটো ইমান মূৰ্খামি। আমেৰিকা দ্বিতীয় স্বৰ্গ নহয়। আমেৰিকা স্বৰ্গৰ লগত তুলনা কৰা নাই। মই আচলতে এজন আমেৰিকা নাগৰিক, মই ভালকৈ জানো, মোৰ নিজৰ অভিজ্ঞতা আছে। আমেৰিকাৰ মানুহৰ বহুত সুখ আছে, বহুত পাপ আছে, বহুত মৃত্যু চলি আছে। এইটো স্বৰ্গ নাই, এইটো ঈশ্বৰৰ আশীৰ্বাদ তাতে নাথাকে। পইচাৰ পৰা ঈশ্বৰৰ আশীৰ্বাদ নাহে। যেতিয়া এজন মানুহে কয়, আৰু মই শুনিছিলোঁ বহুবাৰ, মই আমেৰিকালৈ খুব মানে যোৱাৰ মন আছে, মই ভাবোঁ কি, এই মানুহে যীশুখ্ৰীষ্টক নাজানে, এই মানুহে যীশুখ্ৰীষ্টক আৰু স্বৰ্গ ভালকৈ বুজি নাপায়। মোৰ ইচ্ছা হৈছে যাতে সব ভাৰতীয় মানুহ ইয়াতে থাকিব, ইয়াতে সিহঁতৰ জীৱন মানে কটাব আৰু অন্তিমত স্বৰ্গত যাব। আমেৰিকা এইটো একো নাই, এইটো ডাঙৰ ভুল হৈছে। আৰু মোৰ উপদেশ এই, এটা মানে গুৰুত্বপূৰ্ণ কথাই, সব বেলেগ ধৰ্ম, মুছলমান হওক, হিন্দু হওক, বৌদ্ধ হওক, সব বেলেগ ধৰ্ম স্বৰ্গ ভালকৈ শিক্ষা নিদিয়ে। হিন্দু আৰু বৌদ্ধ স্বৰ্গ আচলতে স্বৰ্গত নাই, স্বৰ্গত এনে এটা জাগা যেতিয়া আমি উধাও হৈ যাওঁ, আমাৰ জীৱন, আমাৰ মন খালী হৈ যাওঁ, মানে বতাহৰ নিচিনা ঈশ্বৰৰ লগত মানে মিহলীয়া যায় আৰু শেষ, আমাৰ আৰু চিন্তা নাই, আৰু চিন্তা নহ'ব। এইটো স্বৰ্গত নহয়, এইটো স্বৰ্গ নহয়। আৰু মুছলমানে এজন আচল জায়গা বুলি ভাবে, কিন্তু এইটোৰ পুৰস্কাৰ আচলতে কি, ঈশ্বৰৰ প্ৰেম নহয়, ঈশ্বৰৰ আনন্দ আৰু শান্তি নহয়। মুছলমান মানুহে শিক্ষা দিয়ে যে তাতে মানে মদ হ'ব, তাতে মহিলা হ'ব, তাতে তোমাৰ যিকোনো ইচ্ছা পূৰ্ণ হৈ যাব। এইটো মূৰ্খামী, এইটো আমাৰ আশীৰ্বাদ নহয়। আচল আশীৰ্বাদ যিজনে ভালকৈ জানে, মানে খ্ৰীষ্টান মানুহে, যীশুখ্ৰীষ্টৰ লগত সময় কটা, যীশুখ্ৰীষ্টৰ লগত থাকা, এইটো আমাৰ আশীৰ্বাদ। তেওঁ আমাৰ সৃষ্টিকৰ্তা, উদ্ধাৰকৰ্তা। আৰু খ্ৰীষ্টান মানুহৰ বাবে মোৰ উপদেশ আছে, স্বৰ্গলৈ যোৱা ইমান গুৰুত্বপূৰ্ণ। স্বৰ্গ এনে ভাল, এনে ধুনীয়া এটা দেশ, যে আচলতে এইটো গুৰুত্বপূৰ্ণ যাতে প্ৰতিদিন সদায়ৰ বাবে এই জীৱনত স্বৰ্গৰ ওপৰত আমি আশা কৰোঁ, আমি ৰখি থাকোঁ, যাতে আমাৰ মন মানে বাওঁফালে বা সোঁফালে নাযায়। স্বৰ্গৰ ওপৰত আমি ভাবোঁ, চিন্তা কৰোঁ আৰু যাত্ৰা কৰোঁ। আচলতে সিহঁতৰ কালত মুচিৰ সময়ত এই ডাঙৰ জাতি ইজৰাইল প্ৰথমতে এই নতুন দেশ মানে পাই যোৱাৰ আগত মৰুভূমিৰলৈ ভিতৰত মৰুভূমিয়েদি যাত্ৰা কৰিছে। এই মৰুভূমি হৈছে এই জীৱন, খুব শুকান জাগা, ইয়াতে বেছি সুখ নাই, ইয়াতে বেছি কষ্ট আছে, গৰম লাগিছে। কিন্তু ঈশ্বৰে কি দিলে এই মানে বিশ্বাসী মানে সহায় কৰিবলৈ? আকাশৰ পৰা কিছু কিছু মান্না দিছিলে, মান্না মানে ৰুটিৰ দৰে, আকাশৰ ৰুটি, স্বৰ্গৰ ৰুটি। আৰু এই সৰু সৰু টুকুৰ এইটোৰ সোৱাদ কেনেদৰে মানে আছিলে, বাইবেলত লিখা আছে এইটো মানে বিস্কুট আৰু মৌৰ দৰে, মৌ সোৱাদ হৈছে মৌৰ দৰে। মই ভাবোঁ এইটো গুৰুত্বপূৰ্ণ, কাৰণ এইটো বুজাইছে ঈশ্বৰে সিহঁতৰ মনত মানে পেলাই দিছে, ঈশ্বৰে সিহঁতৰ মনত পেলাইছে এই বিষয়, তোমাৰ অন্তিম জাগা, তোমাৰ লক্ষ্য ক'ত? এই নতুন দেশ, এই গাখীৰ মৌ বৈ থকা দেশ। সেইকাৰণে তো ঠিক এনেদৰে আমাৰ জীৱন হ'ব লাগিব, খ্ৰীষ্টান জীৱন। মাজে মাজে আমি কিছু অনুভৱ আৰু অভিজ্ঞতা পাওঁ ঈশ্বৰৰ পৰা, যে আমাৰ বেছি আনন্দ হৈছে, আমাৰ বেছি মানে সুখ আৰু শান্তি আহিছে প্ৰাৰ্থনা কৰোঁতে বা গান গাওঁতে বা সেৱা কৰোঁতে বা বেলেগ কোনো মিনিষ্ট্ৰি কাম কৰোঁতে, মাজে বাইবল পঢ়োঁতে, মাজে মাজে যেতিয়া খ্ৰীষ্টান মানুহে ঈশ্বৰৰ লগত সময় কটাওঁ, সময় কটায়, এই সুখ অলপ এটা সোৱাদ আহিব, স্বৰ্গৰ সোৱাদ, এই মৌ, এই গাখীৰ আহিব। এইটো আচলতে গুৰুত্বপূৰ্ণ, কাৰণ প্ৰত্যেক অভিজ্ঞতা অৰ্জন কৰাৰ পিছত এইটো আমাক উৎসাহ দিয়ে, এইটো আমাৰ মনত সদায় মানে পেলায় যে এদিন স্বৰ্গত যীশুখ্ৰীষ্টৰ লগত আমি থাকোঁ। তো মোৰ এটা শেষ কথা এটা আছে, যীশুখ্ৰীষ্ট তেওঁ কৈছে কি বাইবেলত? যীশুখ্ৰীষ্ট একদম মানে অন্তিম পৃষ্ঠা লিখা আছে, মই বেগেৰে আহিছোঁ, মই বেগেৰে উভতি আহোঁ, আৰু মোৰ লগত মোৰ পুৰস্কাৰ আছে। এইটো আমাৰ আশা। আমি প্ৰাৰ্থনা কৰোঁ, অ হে প্ৰভু, মই ধন্যবাদ দিওঁ এই বাক্যৰ কাৰণে। প্ৰভু, মোৰ ইচ্ছা যাতে এই দেশৰ মানুহ, অসমৰ মানুহ নৰকলৈ নাযায়। মই জানো যে হাজাৰ হাজাৰ বছৰৰ বাবে সিহঁতেই নৰকলৈ গৈ আছিলে, যীশুখ্ৰীষ্টৰ শুভবাৰ্তা শুনাই নাপালে আৰু পাপৰ মাজত সিহঁতৰ মৃত্যু হ'ল। প্ৰভু, মই প্ৰাৰ্থনা কৰোঁ যে এই যুগে, এই কালত তোমাৰ পবিত্ৰ আত্মাৰে বেছি মানুহে যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিব, তোমাৰ পুত্ৰ, তেওঁৰ ক্ৰুচ, তেওঁৰ তেজ, তেওঁৰ ক্ষমা, তেওঁৰ অনন্ত জীৱন। প্ৰভু, আনকি আজি ৰাতি কিছু মানুহে গচি গ'লে আৰু এই প্ৰচাৰ ভালকৈ শুনাই নাপালে। প্ৰভু, মই জানো এইটো ঠিক তোমাৰ কথাৰ দৰে, তুমি কৈছিলা যে স্বৰ্গৰাজ্য এনে হয়, এটা ভোজ, এটা নিমন্ত্ৰণ দিয়া হ'ব সব মানুহক, কিন্তু খুব কম মানুহে আহে, বেছিভাগ মানুহে অগ্ৰাহ্য কৰে, বেছিভাগ মানুহে এই নিমন্ত্ৰণ পেলাই দিয়ে। প্ৰভু, মোৰ ইচ্ছা নাই যাতে এইটো হ'ব, আমাৰ ওপৰত দয়া কৰক, আমাৰ ওপৰত কৃপা কৰক। প্ৰভু এদিন মই তোমাৰ লগত থাকিব বিচাৰোঁ, মই ৰখি আছোঁ তোমাৰ বাবে। যীশুখ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰোঁ, আমেন।